এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নিবনুৱা সংস্থাপনৰ বাবে কৃষি, উদ্যোগ আৰু দক্ষতা বিকাশত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰু 2030 চনৰ ভিতৰত ৰাজ্যৰ চিকিৎসাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ প্ৰকাশ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উপলক্ষে ভিন্ন কাৰ্যসূচীৰ আয়োজন। আকাশবাণীৰ বাতৰি বিভাগৰ কিছু ব্যতিক্ৰমীভাৱে এই দিৱস উদযাপন। নিৰ্বাচন আয়োগৰ নকল ভোটদাতা ফটো পৰিচয় পত্ৰ নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যা অহা 3 মাহৰ ভিতৰত সমাধানৰ সিদ্ধান্ত। আৰু ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে নিবনুৱাসকলৰ সংস্থাপনৰ বাবে কৃষি, উদ্যোগ আৰু দক্ষতা বিকাশত অধিক গুৰুত্ব আৰোপ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাত এই কথা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত শিক্ষিত নিবনুৱাসকললৈ আত্মসংস্থাপনৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। চৰকাৰে দক্ষতা বিকাশৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্য শীঘ্ৰেই পূৰণ কৰা হ'ব। সীমিত চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি শ্ৰীপাটোৱাৰীয়ে আত্মনিৰ্ভৰশীল হ'বলৈ কৃষি, উদ্যোগ আৰু দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ৰাজ্যৰ 25,000ৰো অধিক যুৱক যুৱতী উপকৃত হৈছে। 2030 চনৰ ভিতৰত ৰাজ্যত চিকিৎসাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰিছে। কালি বিধানসভাত স্বাস্থ্য সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে বিশেষ কেতবোৰ কাৰণত ৰাজ্যত এতিয়াও চিকিৎসকৰ নিযুক্তি দিব পৰা হোৱা নাই যদিও 2030 চনৰ ভিতৰত চৰকাৰে এই সমস্যা ওৰ পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত 13খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন 10খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। এই নতুন চিকিৎসা মহাবিদ্যালয়কেইখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যত চিকিৎসালয়ৰ সংখ্যা 23খনলৈ বৃদ্ধি পোৱাৰ লগতে মুঠ আসনৰ সংখ্যা বৰ্তমানৰ 1,600ৰ পৰা বৃদ্ধি হৈ 2,600 হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতেই একোটাকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ বাবে স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰে 116টা বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে বিভাগীয় কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতেই ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ, সমতা আৰু সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সম অধিকাৰ, ক্ষমতা আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাজুলী জিলা মহিলা সমিতি আৰু আইন সাহায্য কোষৰ উদ্যোগত বনগাঁও আঞ্চলিক মহিলা সমিতিৰ সহযোগত পূব মাজুলীৰ বনগাঁৱত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছে। বাক্সা জিলাৰ জালাহ লক্ষী মন্দিৰ প্ৰাংগণত আজি ত্ৰিনয়ন যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱা 6 বজাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক খেলুৱৈ উষা নাথৰ পৰিচালনাত যোগাভ্যাস কৰা হয়। ইয়াৰ পাছত এখন আলোচনা সভাৰো আয়োজন কৰা হয়। আকাশবাণীৰ বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ দিহা কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিৱেশকসকলে পৰিৱেশন কৰিব। এই সময়ছোৱাত 45খন মূল বাতৰি বুলেটিনৰ উপৰি প্ৰতি ঘণ্টাৰ বাতৰি মহিলা পৰিৱেশকসকলে পৰিৱেশন কৰিব আৰু বাতৰি বিভাগৰ সমগ্ৰ কাম কাজো মহিলাসকলে সম্পন্ন কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বাতৰি বিভাগে আজি নিশা 9:15 পৰা 10 বজালৈ এটি বিশেষ আলোচনা প্ৰচাৰ কৰিব। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটি আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নাৰী অধিকাৰ আৰু সবলীকৰণ সন্দৰ্ভত এলানি বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এই উদ্দেশ্যে আজি পুৱা 7:30 পৰা নিশা 10 বজালৈকে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহত মহিলা বিষয়ক আলোচনা প্ৰচাৰৰ দিহা কৰা হৈছে। বিশিষ্ট লেখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই আমালৈ এটি বাৰ্তা প্ৰেৰণ কৰিছে।
আজি 8 মাৰ্চ এটা বিশেষ দিন নাৰীসকলৰ বাবে। গতিকে মই সকলো নাৰীকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো, মোৰ প্ৰীতি সম্ভাষণ জনাইছো। নাৰী দিৱসৰ তাৎপৰ্যৰ বিষয়ে ইতিমধ্যে বহু কথাই কয়, বহু ধৰণৰ আলোচনা হয়, কিন্তু মই নিজে ভাবো যে নাৰীসকলৰ কিছুমান এনে শক্তি আছে যি শক্তি পুৰুষৰো নাথাকে। গতিকে তেওঁলোকে সেই শক্তিখিনি নিজে উপলব্ধি কৰাটো প্ৰথম প্ৰয়োজন। মই কি পাৰো আৰু মই কৰিব পাৰো নে নোৱাৰো, এই কথাখিনি উপলব্ধি কৰা উচিত। নাৰী আৰু পুৰুষ, নাৰী ক'ৰবাত কম, ক'ৰবাত পুৰুষ বেছি ওপৰত, এই ধাৰণাটো সৰুৰে পৰাই যদি নিজৰ কন্যা সন্তান আৰু নিজৰ ল'ৰা সন্তানজন দুয়োজনকে যদি সমশিক্ষা দিয়ে আৰু বোধটো আনি দিয়ে, বোধ যি কেতিয়াও ল'ৰাজনেও নাভাবে যে মোৰ ভণ্টি বা বাইদেউ যিহেতুকে মহিলা তেওঁ বহু কাম কৰিব নোৱাৰে, বা মই বহুত কামেই অৱহেলা কৰিও যাব পাৰো কিন্তু তেওঁ নোৱাৰে, এই ধৰণৰ বোধ শক্তিটো যাতে ঘৰত কেতিয়াও নিদিয়ে। আৰু সেইটো যদি নিদিয়ে, তেনে পিতৃ মাতৃৰ ল'ৰা সন্তানসকলে মাকক, নিজৰ পত্নীক, সকলোকে বা চুবুৰীয়া বা অন্যান্য নাৰী সকলোকো সমদৃষ্টিৰে চায়, সসন্মানে চায়। আৰু পুনৰ পৃথিৱীৰ সকলো নাৰীলে মই শ্ৰদ্ধা জনাইছো, ধন্যবাদ।
আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক্ষণত কালি আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত থকা কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে বিগত সময়ছোৱাত বিভিন্ন আঁচনিকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰি আহিছে। উন্নত শস্যৰ বীজৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ ৰাণীচাপৰিত কৃষিজীৱী জনসাধাৰণৰ সুবিধাৰ্থে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ ৰাণীচাপৰি কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰাৰ উপৰি কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰা 400গৰাকীৰো অধিক থলুৱা কৃষকৰ সমস্যাৰ বুজ লয়। ডঃ শৰ্মাই চাপৰিটো দীৰ্ঘদিন ধৰি বসবাস কৰা কৃষিজীৱী লোকসকলক অনাগত দিনত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰকাশ কৰে। তেওঁ লগতে কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কৃষকসকলক এই সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
কৃষকৰ বাবে কেইটামান নতুন সুবিধা বৰ্তমান গঢ় লৈ উঠিছে। এটা হৈছে আলু। নলবাৰীত পেপচি কোম্পানী স্থাপন হোৱাৰ পিছত তেওঁলোকে ৰাইজক বিশেষ আলু এটাৰ বীজ দিয়ে আৰু সেই আলুটোৱে পেপচি কোম্পানীয়ে কিনিও লৈ যায়, আৰু তাৰ ফলত আমাৰ বহু ৰাইজ, প্ৰায় 5,000 কৃষক উপকৃত হৈছে। আমাৰ ৰাজ্যত আগতে ধান চৰকাৰে নিকিনিছিলে, সৰিয়হ চৰকাৰে নিকিনিছিলে, এতিয়া আমাৰ ধান আৰু সৰিয়হো আমি কিনাৰ বাবে ব্যৱস্থা কৰিছো। ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে প্ৰত্যেকটো ব্লকতে এটা আমি মেকানাইজ ফাৰ্মিঙৰ বেংক এটা স্থাপন কৰিবৰ কাৰণে কাম কৰি আছো। সেই দৃষ্টিভংগীৰ পৰা মৰণা মৰা যন্ত্ৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ যোগান ধৰা যায়। এই ক্ষেত্ৰতো ৰাণী চাপৰিৰ কৃষকসকলে বিচাৰিলে আমি সেই ক্ষেত্ৰতো সহায় কৰি দিব পাৰিম। ৰাণী চাপৰিত ৰবি শস্যৰ সময়ত পানীৰ অভাৱ হয়, যিহেতু এতিয়া আমাৰ ইলেক্ট্ৰিচিটি আহিব, গতিকে আপোনালোকক আমি আৰু ডিপ টিউবৱেল বা আমি পানী যোগান ধৰাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিম।
নিৰ্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ EPIC নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা 3 মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল EPIC নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় EPIC নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য EPIC নম্বৰৰ জৰিয়তে এতিয়াৰ পৰা নিৰ্দিষ্ট ভোটকেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব। উল্লেখযোগ্য যে 99 কোটিৰো অধিক ভোটদাতাই পঞ্জীয়ন কৰা ভাৰতবৰ্ষৰ ভোটদাতাৰ তালিকা হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোটদাতাৰ তথ্য সমৃদ্ধ তালিকা। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যিক নিৰ্বাচন আয়োগে অহা 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 37টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা 15 মাৰ্চ হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 17 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 19 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 4 এপ্ৰিলত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 630টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নিৰ্বাচন হ'বলগীয়া 36টা সমষ্টিত মুঠ 4,45,586গৰাকী ভোটদাতা আছে। ইয়াৰে 2,16,181গৰাকী পুৰুষ, 2,29,394গৰাকী মহিলা আৰু 11গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিত শোকাবহভাৱে মৃত্যু হোৱা শ্ৰমিকৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ডিমা হাছাও জিলাৰ আদালতত অভিযোগনামা দাখিল কৰিছে। তদন্তকাৰী গোটৰ এটা সূত্ৰই জনোৱা অনুসৰি কয়লাখনিত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত 12জনকৈ লোকক অভিযুক্ত কৰি এই অভিযোগনামা দাখিল কৰা হৈছে। মূল 55 পৃষ্ঠাৰ অভিযোগনামাত আন কেইবাশ পৃষ্ঠাৰ আনুষংগিক নথি পত্ৰও সংলগ্ন কৰা হৈছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ তন্নিতা ভৰদ্বাজৰ সৈতে।
বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পদক্ষেপৰ সুফল সন্দৰ্ভত প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে 6.43 লাখ কোটিলৈ বৃদ্ধি হ'ব জি এছ ডি পি শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অহা 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 37টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰাৰ বাতৰি ৰাভা হাছং অট'নমাছ কাউন্সিল পোলছ অন এপ্ৰিল 2 শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি স্থান দিছে। দৈনিক অসম কাকতেও এই বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 3গৰাকী বৰেণ্য অসমীয়া সাহিত্যিকক সাহিত্য একাডেমীৰ অনুবাদ বঁটা ঘোষণা কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত আৰু অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিৰ্বাচন আয়োগে দেশৰ প্ৰত্যেক ভোটাৰৰ ক্ষেত্ৰত ইউনিক এপিক নম্বৰ অৰ্থাৎ একক নম্বৰৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰাৰ বাতৰি আমাৰ অসম কাকতে ভোট খেদিবলৈ ইউনিক এপিক নম্বৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। অত্যাধুনিক অস্ত্ৰৰ অভাৱ মণিপুৰৰ এটা ডাঙৰ চিন্তাৰ বিষয় সন্দৰ্ভত প্ৰকাশ কৰা এটা বাতৰি দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বহাগ বিহুৰ পাছতেই ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এটা বাতৰি দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ তন্নিতা। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ ডুবাই ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ফাইনেল খেলখনক লৈ ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। ষষ্ঠ এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ ফাইনেলত আজি যোৱাবাৰৰ বিজয়ী ভাৰত আয়োজক দেশ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 12 বজাত আৰম্ভ হ'ব। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। অসম আৰু মেঘালয়ৰ অঞ্চল বিশেষেও পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰটোৱে লগতে প্ৰকাশ কৰিছে। এই সময়ছোৱাত মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নিবনুৱা সংস্থাপনৰ বাবে কৃষি, উদ্যোগ আৰু দক্ষতা বিকাশত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। 2030 চনৰ ভিতৰত ৰাজ্যত চিকিৎসাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলৰ প্ৰকাশ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উপলক্ষে ভিন্ন কাৰ্যসূচীৰ আয়োজন। আকাশবাণীৰ বাতৰি বিভাগৰ কিছু ব্যতিক্ৰমীভাৱে এই দিৱস উদযাপন। নিৰ্বাচন আয়োগৰ নকল ভোটদাতা ফটো পৰিচয় পত্ৰ নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যা অহা 3 মাহৰ ভিতৰত সমাধানৰ সিদ্ধান্ত। আৰু ICC চেম্পিয়ন্স ট্ৰফীৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।